আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ মিকিৰভেটাত এখন 50খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মহিলা উদ্যমিতা অভিযানৰ অধীনত মৰিগাঁও সমষ্টিৰ হিতাধিকাৰীসকলক চেক বিতৰণ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত 36,367গৰাকী হিতাধিকাৰীলৈ 10,000 টকাকৈ উদ্যমিতা পুঁজিৰ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই হিতাধিকাৰীসকলৰ 32,951গৰাকী গ্ৰামাঞ্চলৰ আৰু 3,426গৰাকী নগৰাঞ্চলৰ। মুখ্যমন্ত্ৰীয়ে আজি মৰিগাঁৱত প্ৰায় 15 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া আৱৰ্ত ভৱনৰ আধাৰশিলাও স্থাপন কৰে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞান পৰম্পৰাগত ব্যৱস্থাৰ সম্প্ৰসাৰণৰ লগতে ৰাইজক বিকল্প স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ বাবে আয়ুষ চিকিৎসালয়খন 15 কোটি টকা ব্যয় সাপেক্ষে 15 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব। আজি চেক বিতৰণ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুবছৰ পূৰ্বে যোৰহাটলৈ অহাৰ সময়ত দেশৰ 3 কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ বিষয়ে প্ৰকাশ কৰিছিল। সেই অনুসৰি ৰাজ্য চৰকাৰে অসমৰ আত্মসহায়ক গোটসমূহৰ লগত জড়িত 30 লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ সংকল্প লৈছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত শান্তি সম্প্ৰীতি পৰিৱেশ সুদৃঢ় কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উদ্যোগত ধেমাজি জিলা প্ৰশাসন আৰু প্ৰতিবেশী ৰাজ্যখনৰ নামনি চিয়াং জিলা প্ৰশাসনৰ সহযোগত সীমান্ত সমন্বয় সমাৰোহ আজি অনুষ্ঠিত হয়। ধেমাজি জিলাৰ চিলাপথাৰত আয়োজিত এই সমাৰোহত অংশ লৈ মন্ত্ৰী অতুল বৰাই কয় যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সদিচ্ছা আৰু একান্ত আগ্ৰহৰ বাবে এই সমাৰোহৰ আয়োজন কৰা হৈছে। ইতিমধ্যে প্ৰতিবেশী ৰাজ্য দুখনৰ মাজত সীমা সমস্যা সমাধানৰ পথ প্ৰশস্ত হৈছে আৰু সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি সম্প্ৰীতিৰ নতুন বাতাবৰণৰ সৃষ্টি হৈছে বুলিও তেওঁ উল্লেখ কৰে। আজি এই সমাৰোহৰ জৰিয়তে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া এলেকাত উন্নয়ন আৰু ব্যৱসায় বাণিজ্য ত্বৰান্বিত কৰাৰ লগতে সীমান্তৱৰ্তী এলেকাৰ পৰ্যটন উদ্যোগক উদগনি যোগোৱাৰ প্ৰয়াস কৰা হৈছে বুলি শ্ৰীবৰাই কয়। দুয়োখন ৰাজ্যৰ শিল্পীয়ে এই সমাৰোহত পৰিৱেশন কৰা পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানে ৰাজ্য দুখনৰ মাজত সাংস্কৃতিক সমন্বয় শক্তিশালী কৰি তোলাৰ উপৰিও জনগোষ্ঠীয় ঐক্য সম্প্ৰীতিৰ উন্নয়ন ঘটাব বুলি মন্ত্ৰী শ্ৰীবৰাই আশা প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক আজি অসম সাহিত্য সভাৰ সদস্যী বৰণ্যেহ সন্মান প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী পৌৰহিত্যত আয়োজিত এটা অনুষ্ঠানত ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱনত অধ্যাপক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণগতিত চলি আছে। নামঘৰ মন্দিৰ আদি স্থানীয় বয়োজ্যেষ্ঠ লোক আৰু যুৱক যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে। মাজুলীৰ বিভিন্ন স্থানত অহা 4 নৱেম্বৰৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটী সত্ৰত অহা 6 নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ সত্ৰসমূহৰ লগতে বিভিন্ন স্থানত এইবাৰ মুঠ 65খন ৰাস অনুষ্ঠিত হ'ব। বহুকেইটা মঞ্চত শিশু ৰাস, মিচিং ভাষাৰ ৰাস, মহিলা শিল্পীৰ দ্বাৰা ৰাস পৰিৱেশন কৰা হ'ব। সংগীত শিল্পী ছৈয়দ ছাদুল্লাৰ ডিব্ৰুগড়ৰ নালিয়াপুলৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। দুয়োগৰাকীয়ে শিল্পী ছৈয়দ ছাদুল্লাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে। একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে। সাংসদ গগৈয়ে প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, ঘোষক, গীতিকাৰ, সুৰকাৰগৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা 3টা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয় যে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ অধীনত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা কিছু তথ্য বিচাৰিছিল। ইয়াৰ ভিত্তিতে ছিংগাপুৰ আৰক্ষীয়ে বিশেষ তদন্তকাৰী গোটক এই তথ্য যোগান ধৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।